Ea Akahbanin. বাতৰি পঢ়িছো দলি দেৱীয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ছত্তীশগড়ৰ বাস্তাৰ খণ্ডত এখন জনসভাত ভাষণ দিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ ভ্ৰমণ কৰিব। লোকসভাৰ পাঁচখন আসনৰ বাবে অসমত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীৱতৰ হৈছে। ভাৰত পেৰুৰ মাজৰ সপ্তমলানী বাণিজ্য চুক্তি আলোচনা আজি নতুন দিল্লীত আৰম্ভ হৈছে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ছত্তীশগড়ৰ বাস্তাৰ খণ্ডত এখন জনসভাত ভাষণ দিব। অঞ্চলটোৰ ভানপুৰীৰ আমাৱল গাঁৱত আয়োজিত বিজয় সংকল্প শংখনাথ ৰেলীত ভাষণ দি শ্ৰীমোডীয়ে ৰাজ্যখনত বিজেপি নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰিব। সমষ্টিটোত অহা 19 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে ছত্তীশগড়ত 2019 চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে 9খন আসন লাভ কৰাৰ বিপৰীতে ভাৰতীয় জাতীয় কংগ্ৰেছে কেৱল 2খন আসন লাভ কৰিছিল। আনহাতে 2014 নিৰ্বাচনত বিজেপিয়ে 10খন আসন দখল কৰাৰ বিপৰীতে কংগ্ৰেছে কেৱল 1খন আসনহে লাভ কৰিবলৈ সমৰ্থ হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ আৰু গড়চিৰোলি লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি চন্দ্ৰপুৰ ভ্ৰমণ কৰিব। মৰুৱা বিমান বন্দৰ গ্ৰাউণ্ডত আয়োজিত হ'বলগীয়া জনসভাত ৰাজ্যখনৰ কেইবাগৰাকীও জ্যেষ্ঠ বিজেপি নেতা তথা মহাৰাষ্ট্ৰৰ মহাজোঁটি মিত্ৰজোঁটৰ নেতাই অংশগ্ৰহণ কৰিব। ৰাজ্যখনৰ বনমন্ত্ৰী সুধীৰ মুংগানতিৱাৰে চন্দ্ৰপুৰ লোকসভা আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে গড়চিৰোলিত বৰ্তমানৰ সাংসদ অশোক নেতেয়ে গড়চিৰোলি লোকসভা আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব। ইপিনে কংগ্ৰেছে চন্দ্ৰপুৰ আসনখনৰ বাবে প্ৰাক্তন সাংসদ বালু ধানুৰকাৰৰ পন্নী প্ৰতিভা ধানুৰকাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে গড়চিৰোলি আসনখনৰ বাবে ডঃ নামদেৱ কিৰ্চনক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰামটেক লোকসভা সমষ্টিৰ কানহান অঞ্চলত অহা 10 এপ্ৰিলত মহাজোঁটি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰাজু পাৰ্বেৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে ৰাজু পাৰ্বেই শিৱসেনাৰ প্ৰতীকত গ্ৰাম্য নাগপুৰৰ পৰা ৰামটেক লোকসভা আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে। পূব বিদৰ্ভৰ নাগপুৰ, ৰামটেক, হানৰাপুৰ, গড়চিৰোলি, চিমুৰ আৰু ভাণ্ডাৰা গণ্ডিয়াকে ধৰি 5টা সমষ্টিত অহা 19 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত উত্তৰাখণ্ডৰ 5খন লোকসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাজ্যখনত 83,37,914 গৰাকী ভোটদাতাই 55 গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি 13 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰা গড়ৱাল লোকসভা আসনখনত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে। এই আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলে ভোটদাতাসকলৰ সমৰ্থন তথা বিশ্বাস জয় কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোত তুমুল প্ৰতিদ্বন্দ্বিতাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। বিজেপিৰ অনিল বালুদি, কংগ্ৰেছৰ গণেশ গডিয়াল, বি এছ পিৰ ধীৰ সিং, উত্তৰাখণ্ড ক্ৰান্তি দলৰ আশুতোষ নেগীকে ধৰি কেইবাগৰাকীও আগশাৰীৰ নেতাই এই আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে। তদুপৰি 3গৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়েও এই প্ৰতিদ্বন্দ্বিতাত নামিছে। সমষ্টিটোত 3,03,080 গৰাকী ভোটদাতাই প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সাজু হৈছে। সমষ্টিটোত 2,357টা ভোটগ্ৰহণ কেন্দ্ৰ সাজু কৰি তোলা হৈছে। উল্লেখযোগ্য যে 2019 চনৰ নিৰ্বাচনত বিজেপিৰ তীৰথ সিং ৰাৱটে কংগ্ৰেছৰ মনীষ খাণ্ডৰিক 3,02,669টা ভোটত পৰাভূত কৰি গড়ৱাল আসন দখল কৰিছিল। লোকসভাৰ 5খন আসনৰ বাবে অসমত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীৱতৰ হৈছে। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাইলৈ ডিব্ৰুগড় আৰু শোণিতপুৰত জনসমাৱেশত অংশ ল'ব। মন্ত্ৰী শ্বাহৰ লগতে সমাৱেশসমূহত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত থাকিব। আম আদমী পাৰ্টীৰ নেত্ৰী আতিশিয়েও ডিব্ৰুগড়ৰ দুলিয়াজানত আয়োজিত ৰোড শ্বত অংশগ্ৰহণ কৰিছে। কাইলৈ কংগ্ৰেছৰ ৰাজ্য সভাপতি ভূপেন বৰা, ৰাষ্ট্ৰীয় মুখ্য সম্পাদক জিতেন্দ্ৰ সিং আৰু যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা সাংসদ গৌৰৱ গগৈয়েও বিভিন্ন ঠাইত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশ ল'ব। আনহাতে আজি লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ 5খন আসনৰ বাবে 65গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ বুলি ঘোষণা কৰা হৈছে।
আপোনাৰ ভোট, আপোনাৰ কণ্ঠ। ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত পুৱা 7 বজাৰ পৰা বিয়লি 5 বজাৰ ভিতৰত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
ভাৰত পেৰুৰ মাজৰ সপ্তমলানী বাণিজ্য চুক্তি আলোচনা আজি নতুন দিল্লীত আৰম্ভ হৈছে। দুয়োখন দেশৰ মাজৰ বাণিজ্য আৰু বিনিয়োগ খণ্ডৰ উন্নয়ন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰি তোলাৰ লক্ষ্য আগত ৰাখি এই বৈঠক আয়োজন কৰা হৈছে। বাণিজ্য আৰু উদ্যোগ বিভাগে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে যে এই পদক্ষেপৰ জৰিয়তে ভাৰত আৰু পেৰুৰ মাজৰ অৰ্থনৈতিক প্ৰগতি ত্বৰান্বিত কৰাৰ লগতে দ্বিপাক্ষিক বান্ধোন শক্তিশালী কৰাৰ দিশত দেশৰ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰতিফলিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰ আৰু ডঃ এল মুৰুগানে আজি চেন্নাইত তামিল জনম টিভি যুটীয়াভাৱে মুকলি কৰে। অনুষ্ঠানত ভাষণ দি শ্ৰীঠাকুৰে কয় যে মানসম্পন্ন বাতৰি প্ৰচাৰৰ ক্ষেত্ৰত আঞ্চলিক ভাষাৰ চেনেলসমূহৰ বিকাশ ঘটোৱাৰ প্ৰয়োজন। তেওঁ চেনেলটোৰ এটা পেছাদাৰী পৃষ্ঠভূমি আছে বুলি প্ৰকাশ কৰি কয় যে চেনেলটোৱে আধ্যামিকতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি তামিল পৰিচয় জাতীয়তাবাদী ভাৱাদৰ্শ তথা বাতৰি প্ৰচাৰ কৰিব। উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰসংগ ডঃ মুৰুগানে কয় যে তামিলনাডুৰ সংস্কৃতি, কলা আৰু পৰম্পৰাৰ ঐশ্বৰ্যশালী ইতিহাস আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাচীন ভাষা তামিলক গোলকীয় পৰ্যায়ত পৰিচয় কৰাই দিয়াৰ বিষয়ে তেওঁ সোঁৱৰে। ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ আয়োগ অৰ্থাৎ এন চি ই আৰ টিয়ে ইয়াৰ শৈক্ষিক সমলসমূহৰ স্বত্বৰ উলংঘন সন্দৰ্ভত পৰামৰ্শমূলক সতৰ্কতা জাৰি কৰিছে। এই জাননী অনুসৰি কোনো ব্যক্তি বা সংস্থাই যাৱতীয় অনুমতি অবিহনে আয়োগৰ দ্বাৰা প্ৰকাশিত পাঠ্যপুথিসমূহৰ বিষয়বস্তু ব্যৱসায়িক উদ্দেশ্যত ব্যৱহাৰ কৰিলে তাৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব। শৈক্ষিক প্ৰতিষ্ঠানটোৱে লগতে জাননীখনত অবৈধভাৱে তেওঁলোকৰ সমল সংযোজন কৰি কোনো সংস্থাই প্ৰকাশ কৰা পাঠ্যপুথি বা কৰ্মপুথি ব্যৱহাৰ নকৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনাইছে। তদুপৰি কোনো ব্যক্তি এনে পাঠ্যপুথিৰ বিষয়ে অৱগত হলে ততালিকে আয়োগক জনাবলৈ জাননীযোগে অনুৰোধ কৰা হৈছে। আজি উত্তৰ আমেৰিকাত পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ হ'ব। প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ পৰা আৰম্ভ হ'বলগীয়া এই বিৰল মহাজাগতিক পৰিঘটনা মেক্সিকো, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ বাসিন্দাই প্ৰত্যক্ষ কৰাৰ সুযোগ পাব। ভাৰতীয় সময় অনুসৰি নিশা 9:12 পৰা আৰম্ভ হ'বলগীয়া এই পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ পুৱতি নিশা 2:22 থাকিব। মেক্সিকো, আমেৰিকা আৰু কানাডাৰ 185 কিলোমিটাৰ দূৰত্ব পৰ্যন্ত এলেকাৰ আৱাসীসকলে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ প্ৰত্যক্ষ কৰাৰ সুযোগ পাব। পেৰিছত যোৱা নিশা এটা আঁচমহলীয়া অট্টালিকাত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডত 3 লোক নিহত হয়। প্ৰত্যক্ষদৰ্শীৰ মতে অট্টালিকাটোৰ সপ্তম মহলাত অগ্নিকাণ্ডৰ পূৰ্বে বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছিল। অগ্নিকাণ্ডৰ কাৰণ নিৰ্ণয়ৰ বাবে ইতিমধ্যে অনুসন্ধান আৰম্ভ হৈছে। অগ্নিকাণ্ডৰ লগে লগে ততালিকা অট্টালিকাটোৰ কাষৰীয়া ভৱনসমূহৰ আৱাসীসকলক ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিয়া হয়। পাছত তেওঁলোক নিজ নিজ গৃহলৈ উভতি যায়। ফ্ৰান্সৰ ৰাজধানী চহৰখনত যোৱা কেইটামান বছৰত ঘটা এইটো তৃতীয় বৃহৎ অগ্নিকাণ্ড। আকাশবাণীৰ বিবাহিক অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা 9:30 পেঞ্চন অপশ্যনছ এভেইলেবল ফৰ জেনেৰেল পাব্লিক অৰ্থাৎ অসামৰিক লোকৰ বাবে উপলব্ধ পেঞ্চন বিকল্পসমূহ সন্দৰ্ভত বিত্ত বিশেষজ্ঞ বলৱন্ত জৈন আৰু শাৰদ কোহলিৰ সৈতে এই আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনা চলি থকাৰ সময়ত আগ্ৰহী শ্ৰোতাই 011-2342-1050 আৰু 011-2331-4444 নম্বৰলৈ ফোন কৰি জনসাধাৰণৰ বাবে উপলব্ধ হৈ থকা পেঞ্চনৰ বিভিন্ন বিকল্প তথা এইসমূহ ব্যৱহাৰ কৰাৰ বিভিন্ন দি সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। ইয়াৰ উপৰি শ্ৰোতাসকলে 9289-0944 নম্বৰত হোৱাটছএপৰ জৰিয়তেও প্ৰশ্ন কৰিব পাৰিব। অনুষ্ঠানটি আকাশবাণীৰ গোল্ড আৰু অতিৰিক্ত ফ্ৰিকুৱেঞ্চিসমূহত পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। ইয়াৰ উপৰি আকাশবাণীৰ ৱেবছাইট newsonair.gov.in আৰু আমাৰ ইউটিউব চেনেল newsonair অফিচিয়েলতো এই অনুষ্ঠান উপলব্ধ হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া খেলত চেন্নাই ছুপাৰ কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী একানা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে গুজৰাট টাইটানছক 33 পৰাজিত কৰে। গুজৰাট টাইটানছে 164 বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰ 5 বলত আটাইকেইটা উইকেট হেৰুৱাই 130 ৰাণ সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ সাই সুদৰ্শনে 31 সংগ্ৰহ কৰে। শেষৰ প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছত্তীশগড়ৰ বাস্তাৰ খণ্ডত এখন জনসভাত ভাষণ দিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিজেপিৰ প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ ভ্ৰমণ কৰিব। লোকসভাৰ 5 আসনৰ বাবে অসমত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈছে। ভাৰত পেৰুৰ মাজৰ সপ্তমলানী বাণিজ্য চুক্তি আলোচনা আজি নতুন দিল্লীত আৰম্ভ হৈছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।